বাছনিসকলৰ কৰ্ম 19 অধ্যায়। আপোলো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিছ চহৰত পালেহি। তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে। পৌলে তেওঁলোকক সুধিলে, আপোনালোকে যেতিয়া বিশ্বাস কৰিলে তেতিয়া পবিত্ৰ আত্মা পালেনে? তেওঁলোকে তেওঁক ক'লে, পবিত্ৰ আত্মা দিয়া হৈছেনে নাই এই বিষয়ে আমি শুনিবলৈকে নাপালোঁ। তেতিয়া তেওঁ ক'লে, এনেহ'লে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ'ল? তেওঁলোকে ক'লে, জোহনৰ বাপ্তিস্ম লোৱা দেখি। তেতিয়া পৌলে ক'লে, জোহনে লোকসকলক কৈছিল, যিজন মোৰ পাছত আহিছে তেওঁত অৰ্থাৎ যীশুত বিশ্বাস কৰা। এইবুলি তেওঁলোকক মন পালটনৰ বাপ্তিস্মৰে বাপ্তাইজিত কৰিলে। এই কথা শুনি তেওঁলোকে প্ৰভু যীশুৰ নামেৰে বাপ্তাইজিত হ'ল। ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল। তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবুকটি প্ৰচাৰ কৰিলে। তেওঁলোক প্ৰায় 12 জনমান মানুহ আছিল। পাছত পৌল নামঘৰলৈ গ'ল আৰু সেই ঠাইত 3 মাহমান থাকি নিৰ্ভীকভাৱে প্ৰচাৰ কৰিলে আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ বিচাৰ কৰি লোকসকলক মনোনিৱেশ কৰিবলৈ তেওঁ বুজাই দিলে। কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ'ল। তেওঁলোকে লোকসকলৰ আগত খ্ৰীষ্টীয়ৰ পথৰ নিন্দা কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকক তাতে এৰি শিষ্যসকলক পৃথকে তুৰান্ন নামেৰে এজনৰ পৰাশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে। এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল আৰু এছিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীকসকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে। ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত তেওঁলোকৰ ৰোগ আঁতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ'ল। কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেতুতাই ভূতৰ আত্মাই ধৰাসকলৰ আগত প্ৰভু যীশুৰ নাম নিজৰ কামত ব্যৱহাৰ কৰি কয়, যিজনৰ কথা পৌলে প্ৰচাৰ কৰিছে সেই যীশুৰ শপত দি তোমালোকক আজ্ঞা দিছো, স্কিবা নামৰ যিহুদী প্ৰধান পুৰোহিত এজনৰ 7 জন পুতেকে এই কৰ্ম কৰিছিল। তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক'লে, যীশুক জানো, পৌলকো চিনি পাওঁ, কিন্তু তোমালোক নো কোন? এইবুলি সেই ভূতৰ আত্মাই ধৰা মানুহজনে তেওঁলোকৰ ওপৰত জাপ মাৰি আটাইকে বহ কৰি বলেৰে পৰাজয় কৰিলে। তেতিয়া তেওঁলোক উলংগৰ আঘাত পাই সেই ঘৰৰ পৰা পলাল। পাছত ইফিছত নিবাস কৰা ইহুদী আৰু গ্ৰীকসকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীশুৰ নাম মহিমানিত হ'ল। তেতিয়া বিশ্বাস কৰাসকলৰ বহু লোক আহি নিজ নিজ কৰ্ম স্বীকাৰ কৰিলে আৰু মায়া কৰ্ম কৰাসকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি 50,000 ৰূপৰ মুদ্ৰা পালে। এইদৰে মহাপৰাক্ৰমেৰে প্ৰভুৰ বাক্য চৌদিহে বিয়পি গ'ল। এই কাৰ্য সম্পন্ন হোৱাত পৌলে মাকেডনিয়া আৰু আখায়া দেশলৈ ফুৰি জেৰুচালেমলৈ যাবৰ বাবে মন কৰি ক'লে, তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব। তাতে তেওঁৰ পৰিচৰ্যা কৰাসকলৰ মাজৰ তিমঠিয় আৰু ইৰাষ্টছ এই দুজনক মাকেডনিয়ালৈ পঠাই দি তেওঁ নিজে এছিয়া দেশত কিছুদিন থাকিল। সেই সময়ত ইফিছত এই পথৰ সজাগতাৰ বিষয়ে বৰ গোলমাল লাগিল, কিয়নো আৰ্টেমী দেৱীৰ ৰূপৰ মন্দিৰ সজা ডিমিত্ৰিয় নামেৰে এজন সোণাৰী আছিল। তেওঁ শিল্পকাৰসকলক বহুত কাম যোগাই দিছিল। পাছত তেওঁলোকক আৰু একে ব্যৱসায় কাৰিকৰসকলক একগোট কৰি ক'লে, হে লোকসকল, এই ব্যৱসায়ৰ দ্বাৰা আমাৰ সম্পত্তি হৈছে, ইয়াক আপোনালোকে জানে, কিন্তু যিবোৰ হাতেৰে সাজে সেইবোৰ ঈশ্বৰ নহয়। বোলে এই কথা কৈ অকল ইফিছৰ নহয় প্ৰায় গোটেই এছিয়াত বহু লোকক প্ৰভাৱান্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে। ইয়াতে যে অকল আমাৰ ব্যৱসায়ৰ অপজয় হোৱাৰ শংকা আছে এনে নহয়, গোটেই এছিয়া এনেকৈ গোটেই জগতখনে পূজা কৰা যি অত্ৰেমী মহাদেৱী, তেওঁৰ মন্দিৰক একো যেন গণ্য নকৰাৰ আৰু তেওঁৰ ঐশ্বৰ্যৰ পৰা আঁতৰোৱাৰ আশংকা আছে। এই কথা শুনি তেওঁলোকে খঙত জ্বলি উঠি ৰিঙিয়াই ক'লে, ইফিছিয়াসকলৰ অত্ৰেমী মহান। তেতিয়া গোটেই নগৰ হুলস্থুল লাগিল। পৌলৰ লগত ফুৰা মাকিডনীয়া গাই আৰু আৰিষ্টাছ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ'ল। সেই সময়ত পৌলে লোকসকলৰ মাজত সোমাবলৈ মন কৰিলে, কিন্তু শিষ্যসকলে তেওঁক যাবলৈ নিদিলে। এছিয়াৰ কেইজনমান খেলৰ অধিকাৰীয়ে পৌলৰ বন্ধু হৈ তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই মঞ্চত দেখা নিদিবলৈ তেওঁক মিনতি কৰিলে। সভাত গণ্ডগোল হোৱাত বেলেগ বেলেগ কথাৰে চিঞৰি আছিল আৰু কি কাৰণে গোট খাইছিল সেই বিষয়ে সৰহভাগ মানুহে নাজানিলে। পাছত ইহুদীসকলে আলেকজেণ্ডাৰক আগলৈ ঠেলি লোকসকলৰ মাজৰ পৰা উলিয়াই আনিলে। তাতে আলেকজেণ্ডাৰে হাত চাপৰি দি লোকসকলৰ আগত বহলাই কৰিবলৈ বিচাৰিলে, কিন্তু তেওঁ ইহুদী মানুহ বুলি গম পাই ইফিছিয়াসকলৰ আত্মেমী মহান এই কথা কৈ সকলোৱে 2 ঘণ্টামানলৈকে একে মাতেৰে চিঞৰি থাকিল। পাছত নগৰৰ কেৰাৰীজনে লোকসকলক ক্ষান্ত হ'বলৈ দি ক'লে, হে এফিছিয়াৰ লোকসকল, ইফিছিয়াসকলৰ মহান আত্মেমী দেৱীক আকাশৰ পৰা তললৈ পৰা মূৰ্তিবোৰৰ মন্দিৰৰ ৰক্ষক বুলি এই নগৰত থকা লোকসকলৰ মাজত নজনা লোক কোন আছে? এইবোৰ কথা অখণ্ডনীয় হোৱাৰ কাৰণে আপোনালোকে বিচাৰ নকৰাকৈ একো নকৰি ক্ষান্ত হৈ থকা উচিত, কিয়নো এই যি মানুহবোৰক আপোনালোকে ইয়ালৈ আনিলে তেওঁলোক পবিত্ৰ বস্তুৰ অপহাৰক বা আমাৰ দেৱীৰ নিন্দক নহয়। এতেকে কোনো মানুহৰ ওপৰত ডিমাত্ৰী আৰু তেওঁৰ লগৰ কাৰিকৰসকলৰ যদি কোনো গোচৰ থাকে তেনেহ'লে আদালত খোলা আছে, তাতে গৈ ইজনে সিজনৰ বিচাৰৰ বাবে উত্তৰ প্ৰত্যুত্তৰ কৰিব পাৰে। কিন্তু যদি আপোনালোকৰ আন বিষয়ৰ কোনো সমস্যা থাকে তেনেহ'লে নিয়মিত সভাত সেই বিষয়ৰ নিষ্পত্তি হ'ব, কিয়নো আজিৰ সুৰা মৰাৰ কোনো কাৰণ নথকাত আমাৰ ওপৰত গোচৰ চলিবৰ শংকা আছে আৰু এই জনতা গোট খোৱাৰ বিষয়ে আমি একো উত্তৰ দিব নোৱাৰিম, এইবুলি তেওঁ সভা সামৰিলে।